আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰো আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। লগতে এইবুলি আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। আমাৰ বহুতো শ্ৰোতাই আমালৈ চিঠি লিখে, এই অনুষ্ঠান শুনি উপকৃত হোৱা বুলি বহুতে আমাক জনায়, আৰু তেনেকুৱা চিঠিবোৰে আমাক কাম কৰি যাবলৈ যথেষ্ট উৎসাহ যোগায়। আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াবচোন। এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিবলগীয়া থাকিলেও আমালৈ লিখিব পাৰে। আমাৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদিহে শুনি আছে, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ অধ্যয়ন আৰম্ভ কৰিছো। বাইবেলখন প্ৰথমৰ পৰা আমি অধ্যয়ন কৰি যাম। মাজে মাজে পুৰণি নিয়ম, মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখনকৈ পুস্তক লৈ আমি প্ৰায় 5 বছৰমানৰ ভিতৰত গোটেইখন বাইবেল পঢ়ি শেষ কৰিম বুলি কৈছো। যদিহে আপুনি নিয়মিতভাৱে আমাৰ এই অনুষ্ঠান শুনি থাকে, তেনেহ'লে আমাৰ লগতে আপুনি গোটেই বাইবেলখন পঢ়ি শেষ কৰাৰ সুবিধা লাভ কৰিব পাৰিব। সেই সুবিধা আপুনি নিশ্চয় হেৰুওৱা উচিত নহয়। বাইবেলৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি কেইটামান অনুষ্ঠানত বাইবেলৰ বিষয়ে আৰু বাইবেলৰ লগত জড়িত কিছুমান বিষয় আলোচনা কৰি আছো। ইতিমধ্যে আমি আগৰ 8টা অনুষ্ঠানত বাইবেলৰ চমু পৰিচয় আগবঢ়ালো আৰু বাইবেল অধ্যয়নৰ ক্ষেত্ৰত আমি পালন কৰিবলগীয়া নিৰ্দেশনা কেইটামানৰ কথাও আমি ইতিমধ্যে যোৱা অনুষ্ঠানত আলোচনা কৰিছিলোঁ। আজিও আমি তেনেধৰণৰ কথা আলোচনা কৰিবলৈ ওলাইছো। কিন্তু আহকচোন, আজিৰ আলোচনা আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ তুলনা নাই। তোমাৰ প্ৰেম, তোমাৰ কৰুণা, তোমাৰ অনুগ্ৰহৰ কথা আমি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰো। প্ৰভু যীশুৰ যোগেদি তুমি আমালৈ যি অনুগ্ৰহ দেখুৱালা তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া পিতা। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমিয়েই আমাৰ চলাওঁতা হোৱা। অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ জীৱনত তোমাৰ মহান অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। তেওঁলোকৰ জীৱন সৰ্বাংগসুন্দৰ কৰি তোলা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, বাইবেল অধ্যয়নৰ ক্ষেত্ৰত আমি মানিবলগীয়া, আমি পালন কৰিবলগীয়া নিৰ্দেশনা কেইটামানৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছো। আপোনাৰ হয়তো মনত আছে, তথাপি আকৌ উল্লেখ কৰিছো। প্ৰথমটো হৈছে বাইবেল অধ্যয়ন প্ৰাৰ্থনাৰে আৰম্ভ কৰক। দ্বিতীয়টো হৈছে বাইবেলখন পঢ়ক। তৃতীয় কথাটো হৈছে বাইবেলখন অধ্যয়ন কৰক। চতুৰ্থ নিৰ্দেশনাটো হৈছে বাইবেলখন ধ্যান কৰক। পঞ্চম নিৰ্দেশনাটো হৈছে বাইবেল শাস্ত্ৰৰ ওপৰত আনে কি লিখিছে পঢ়ক। ষষ্ঠ নিৰ্দেশনাটো হৈছে বাইবেলখন মানক। আৰু সপ্তম নিৰ্দেশনাটো হৈছে আপুনি পঢ়া কথা আনক জনাওক। যোৱা অনুষ্ঠানৰ পৰা আমি আলোচনা কৰিছিলোঁ বাইবেল অধ্যয়ন কৰা বিষয়টো। প্ৰিয় শ্ৰোতা, আমি বাইবেলখন পঢ়িলেই নহ'ব, মন দি পেলাই বাইবেলখন অধ্যয়নো কৰিব লাগিব। এবাৰ এটা বাইবেল ক্লাছত এজন ছাত্ৰই অধ্যাপকজনক এই বুলি কৈছিল, মহাশয়, আপুনি আমাক যিটো অংশ পঢ়িবলৈ কাম দিছে বাইবেলৰ সেই অংশটো অতি নীৰস, বৰ বৰিং। অধ্যাপকজনে খপৰাই উত্তৰ দিলে, তেনেহলে সেই শুকান নীৰস অংশটো তোমাৰ কপালৰ ঘাম পেলাই অলপ ভিজাই পেলোৱা। হয় প্ৰিয় শ্ৰোতা, বাইবেলখন সময় দি কষ্ট কৰি অধ্যয়ন কৰিব লাগিব, এইটো আমি মনত ৰাখিবলগীয়া কথা। কিছুমান কথা আছে যিখিনি আমি নিজে অধ্যয়ন কৰি আয়ত্ত কৰিব পাৰোঁ, আৰু তেনেকুৱা কথাবোৰ আমাক ঈশ্বৰৰ আত্মাই জনাই নিদিয়েহি। আমি নিজে কষ্ট কৰি আহৰণ কৰিব পাৰোঁ বাবেই আমাক সেইখিনি কথা পবিত্ৰ আত্মা ঈশ্বৰে জনাই নিদিয়ে। আমি ভাবোঁ পবিত্ৰ আত্মাই এলেহুৱা মানুহক একো নজনায়। আমি ৰাতি শুবলৈ যোৱাৰ আগতে মাত্ৰ অকণমান কেইটামান পাত পঢ়ি জ্যামিতি বা গ্ৰীক নাইবা লগাৰিথিম নিশ্চয় শিকিব নোৱাৰোঁ, কষ্ট কৰিবই লাগিব। ঈশ্বৰৰ বাক্যৰ ক্ষেত্ৰতো তেনেকুৱা কথাই খাটে। আপোনালোকে হয়তো শুনি আচৰিত হ'ব যে আমি উপাসনামূলক বাইবেল পাঠৰ পৰা বেছি লাভ নহয় বুলিহে ক'ব খোজো। ইয়াৰ উদাহৰণস্বৰূপে এজন বিখ্যাত বাইবেল শিক্ষকে এনেদৰে লিখিছিল, মই ইমান দিনৰ অভিজ্ঞতাৰ পৰা এই কথাটো বুজি পাইছো যে বহুত মানুহে অতি বিশ্বাসীভাৱে আৰু নিষ্ঠাপূৰ্ণভাৱে নিয়মিতভাৱে উপাসনামূলক বাইবেল পাঠ কৰি থাকে, কিন্তু তেওঁলোকৰ বহুতেই বাইবেলৰ কথা বিশেষ একো নাজানে। মই এখন ঠাইত এসপ্তাহৰ বাবে সভা পাতিছিলো আৰু এটা পৰিয়ালত আলহী হৈ আছিলো। প্ৰতিদিনে ৰাতিপুৱা ব্ৰেকফাষ্ট খোৱা সময়ত খোৱা মেজত আমি উপাসনাৰ সময় লৈছিলো। আৰু দুখৰ কথা যে সদায় ব্ৰেকফাষ্ট সাজু হওঁতে অলপ দেৰি হৈছিল আৰু ঘৰৰ ল'ৰা ছোৱালী দুটি স্কুললৈ যাবলৈ দেৰি হৈ যাব ধৰে। খোৱা মেজত বাইবেলৰ পৰা কি পঢ়ে সেইটো ল'ৰা ছোৱালী দুটাই নিশ্চয় বিশেষ মন দিব নোৱাৰিছিল। কিনো পঢ়ে সেইটো নিশ্চয় তেওঁলোকৰ মনত নাথাকিছিল। আনহাতে দেউতাকজনো যিমান পাৰে সোনকালে অফিচলৈ যাবলৈ অধৈৰ্য হৈ পৰে, গতিকে তেওঁ বাইবেল পঢ়া কামটো যিমান সোনকালে পাৰে শেষ কৰিব বিচাৰে। তেওঁ সদায় এনেদৰে কয়, আজি বেছি সময় নাই, গতিকে আমি সকলোৱে জনা শাস্ত্ৰাংশ এটাই আজি মই পঢ়িম, আৰু সঁচাকৈ দেউতাকৰ সময় নাথাকে। তেওঁৰ পঢ়া শেষ নহওঁতেই ল'ৰা ছোৱালী দুটা একেবাৰে বন্দুকৰ গুলি ওলাই যোৱাৰ নিচিনাকৈ বেগাই ওলাই যায়, নহ'লে স্কুলৰ বাছ তেওঁলোকে নাপাব। আৰু দেউতাকেও অতি বেগাবেগিকৈ ওলাই গুচি যায়, মাক থাকি যায় সেই খোৱা কাঁহী বাতিবিলাক ধুবলৈ। আৰু কিনো বাইবেল পাঠ কৰিলে তেওঁ যে শুনিলে তাতো সন্দেহ হয়। সেই পৰিয়ালটোৰ তেনেকুৱা অৱস্থা দেখি মই তেতিয়াই সিদ্ধান্ত কৰিছিলোঁ যে মোৰ পৰিয়ালত মই উপাসনামূলক বাইবেল পাঠৰ নিয়ম নকৰোঁ। মই মোৰ পৰিয়ালৰ সদস্যবোৰক নিজে নিজে বাইবেল পঢ়িবলৈহে সদায় উৎসাহিত কৰি আহিছোঁ। আচলতে প্ৰত্যেকে নিজে নিজে মন দি বাইবেল পঢ়াটোহে বেছি লাভজনক হয়। অৱশ্যে তেনেদৰে পৰিয়ালৰ লোকবিলাক গোট খাই বাইবেল অলপ পঢ়ি প্ৰাৰ্থনা কৰাটো নিশ্চয় একো বেয়া নিয়ম নহয়। কিন্তু বাইবেল জানিবলৈ হ'লে নিজে নিজে মন দি বাইবেলখন পঢ়িবই লাগিব। এতিয়া হয়তো কোনোবাই ক'ব পাৰে, মই ৰাতিপুৱা নহয় দিনটোৰ কাম শেষ হোৱাৰ পাছতহে উপাসনাৰ সময় লওঁ। তেনেকুৱা মানুহক আমি সুধিব খোজোঁ, আপুনি বাৰু ৰাতি বিচনাত পৰাৰ আগে আগে তেনে উপাসনাৰ সময় লয় নেকি? তেনেহ'লেতো আপোনাৰ এখন ভৰি ইতিমধ্যে বিচনাত উঠিলেই, এটা চকু ইতিমধ্যেই মুদ খালেই কিজানি, আৰু আপুনি পঢ়িবৰ বাবে শাস্ত্ৰাংশ এটা উলিয়াই লয়। আপুনি তেনেদৰে জানো গণিত শাস্ত্ৰ শিকিব পাৰিব, বা কিবা সাহিত্য জানো আপুনি তেনেকৈ অধ্যয়ন কৰিব পাৰিব। আপুনি তেনেদৰে বাইবেলৰ কথাও শিকিব নোৱাৰে, আপুনি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিব লাগিব। আপুনি সেই সময়ত পঢ়া উচিত যেতিয়া আপুনি সঁচাকৈয়ে সময় দিব পাৰে। যদিহে আপুনি সময় নাপায়, তেনেহ'লে আপুনি সময় উলিয়াই ল'ব পাৰিব লাগিব। দিনটোৰ অন্ততঃ 30 মিনিট বা এঘণ্টা আপুনি বাইবেল অধ্যয়ন কৰাৰ বাবে আছুতীয়াকৈ ৰাখক। আৰু হয়তো আপুনি কামবোৰ ইমান পৰিপাটিকৈ কৰিব নোৱাৰিবও পাৰে, আপোনালোকৰ এই অযোগ্য দাসেও নোৱাৰোঁ অৱশ্যে। তেতিয়াহ'লে হয়তো এদিন 30 মিনিট পঢ়ি, তাৰ পাছদিনা 5 মিনিট মাত্ৰ পঢ়ি, তাৰ পাছদিনা 2 বা 3 ঘণ্টা পঢ়ক। মুঠতে যেনেদৰে আপোনাৰ দৈনিক কামৰ লগত খাপ খায় তেনেদৰে সময় উলিয়াই আপুনি পঢ়িবই লাগিব। গতিকে আমি কোনো বিশেষ নিয়ম বান্ধি দিব খোজা নাই, কিন্তু এটা কথাই আমি জোৰ দি ক'ব খুজিছো যে প্ৰতিজন লোকেই নিজে বাইবেলখন পঢ়িব লাগিব, অধ্যয়ন কৰিব লাগিব। আৰু ল'ৰা ছোৱালীবোৰক আমি উৎসাহিত কৰিব লাগিব যাতে সিহঁতেও নিজে নিজে বাইবেল পঢ়িবলৈ শিকে। কিছুমান মানুহে ভাবে যে উপাসনামূলক বাইবেল পাঠ তেওঁলোকে আনৰ লগত একেলগে কৰা উচিত। এনেদৰে উপাসনা কৰাটো নিশ্চয় বেয়া কথা নহয়। যদি ঈশ্বৰে আপোনাক তেনেদৰে উদগায়, তেনেহ'লে তেনেদৰে উপাসনামূলক বাইবেল অধ্যয়ন আপুনি কৰি যাব পাৰে। কিন্তু আমি অতি দৃঢ়ভাৱে আপোনাক এটা কথা ক'ব পাৰোঁ যে আপুনি তেনেদৰে 20 বছৰ কৰাৰ পাছতো আপুনি খুব বুদ্ধিমান বাইবেল ছাত্ৰ হ'ব নোৱাৰিব, কাৰণ সমূহীয়াভাৱে বাইবেল পাঠ কৰাৰ লগতে আপুনি নিজে অকলে বাইবেল অধ্যয়ন কৰাটো অতি দৰকাৰী কথা। এইটো আমি মনত ৰখা উচিত। জন ৱেছলিৰ বিষয়ে এইবুলি কোৱা হৈছিল যে তেওঁ আছিল এখন পুস্তকৰ মানুহ। তেওঁ কিয় এখন পুস্তকৰ মানুহ আছিল বাৰু? তেওঁ ৰাতিপুৱা উঠি 4-5 বজাত সদায় বাইবেলখন পঢ়িছিল। 5টা বেলেগ বেলেগ ভাষাত তেওঁ পঢ়িছিল। হয় প্ৰিয় শ্ৰোতা, তেওঁ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিছিল। আমিও ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ প্ৰয়োজন আছে, বাইবেলৰ অৰ্থ আমি বুজি লোৱাৰ প্ৰয়োজন আছে। বাইবেল অধ্যয়নৰ ক্ষেত্ৰত মানিবলগীয়া চতুৰ্থটো নিৰ্দেশনা হৈছে বাইবেলৰ বিষয়বস্তুক লৈ ধ্যান কৰক। বাইবেলৰ বিষয়বস্তুক লৈ ধ্যান কৰক। ঈশ্বৰে তেওঁৰ লোকসকলক ধ্যান কৰিবলৈ শিকাইছে। ঈশ্বৰে তেওঁৰ নিৰ্বাচিত জাতি ইছৰাইলক এই বিশেষ কামটো কৰিবলৈ আজ্ঞা দিছিল। ইছৰাইলীয়া লোকসকলৰ চকুৰ আগত অনবৰতেই ঈশ্বৰৰ বাক্য থকাটো ঈশ্বৰে বিচাৰিছিল, যাতে তেওঁলোকে ঈশ্বৰৰ বাক্যৰ ওপৰত ধ্যান কৰিব পাৰে। দ্বিতীয় বিৱৰণ ছয় নম্বৰ অধ্যায়ৰ ছয় নম্বৰ পদৰ পৰা ন নম্বৰ পদলৈকে পাঠ কৰিলে আমি এনেদৰে পঢ়িবলৈ পাওঁ, আৰু আজি মই তোমাক আজ্ঞা কৰা আটাই বাক্য তোমাৰ হৃদয়ত থাকিব লাগে, আৰু তুমি নিজ সন্তানবিলাকক যত্নেৰে সেইবোৰ শিকাবা, আৰু তুমি ঘৰত বহোঁতে বা বাটত যাওঁতে আৰু শুওঁতে বা উঠোঁতে সেইবোৰৰ বিষয়ে কথা বতৰা হ'বা, আৰু তোমাৰ হাতত চিনস্বৰূপে সেইবোৰ বান্ধিবা, আৰু সেইবোৰ তোমাৰ দুই চকুৰ মাজত ফুখনস্বৰূপ হ'ব লাগে, আৰু তোমাৰ ঘৰৰ দুৱাৰৰ খুঁটাত আৰু তোমাৰ বাহিৰৰ দুৱাৰত সেইবোৰ লিখি ৰাখিবা। দ্বিতীয় বিৱৰণ ছয় নম্বৰ অধ্যায়ৰ ছয় নম্বৰ পদৰ পৰা ন নম্বৰ পদলৈকে পাঠ কৰি দিলোঁ। ঈশ্বৰে এনেদৰে কৈছিল, অতি সুন্দৰ কথা নহয়নে বাৰু? তেওঁলোকক ঈশ্বৰৰ বাক্য দুৱাৰৰ চৌকাঠত লিখি থবলৈ কৈছিল। আন কথাত, তেওঁলোকে যিপিনেই ঘূৰে সকলোপিনে ছাইনবোৰ্ড চোৱাৰ নিচিনা চাই থাকিব পাৰিছিল ঈশ্বৰৰ বাক্য। প্ৰিয় শ্ৰোতা, আপুনি যেতিয়া ৰাস্তাৰে গাড়ীৰে যায় প্ৰকাণ্ড প্ৰকাণ্ড ছাইনবোৰ্ডবিলাক নিশ্চয় দেখা পায়। চিগাৰেটৰ বিজ্ঞাপন, মদৰ বিজ্ঞাপন, কাপোৰৰ বিজ্ঞাপন আৰু কত কি, এখনৰ পাছত এখন ছাইনবোৰ্ড আমি দেখিবলৈ পাওঁ, নহয়নে বাৰু? মানুহে কিয় ইমান চিগাৰেট খায় আৰু কিয় ইমান বিলাসী মদ খাব বিচাৰে সেইটো আমি বুজি পাওঁ, কাৰণ তেওঁলোকে অনবৰতেই সেইবোৰৰ বিজ্ঞাপন দেখিয়েই থাকে। ঈশ্বৰেও আচলতে মানুহৰ প্ৰকৃতি জানে, আচলতে মানুহৰ স্বভাৱ ঈশ্বৰেহে ভালদৰে জানে, তেওঁ আমাক ভালদৰে জানে, আৰু সেইকাৰণে তেওঁৰ লোকবিলাকক ঠিক সেইবোৰ ঠাইত ঈশ্বৰৰ বাক্য লিখি ৰাখিবলৈ কৈছিল যিবোৰ ঠাইত তেওঁলোকে সহজে সেইবোৰ দেখা পায়, তেওঁলোকৰ দুৱাৰৰ চৌকাঠত, তেওঁলোকৰ জপনাত আৰু তেওঁলোকৰ পিন্ধা পোছাকতো তেওঁলোকে সেইবোৰ লিখি ৰাখিছিল। তেওঁলোকে খোজকাঢ়ি গৈ থাকোঁতেও সেইবিলাকৰ বিষয়ে কথা বতৰা পাতিব লাগিছিল। সেই ঈশ্বৰৰ বাক্যৰ ওপৰতে তেওঁলোকে কথা বতৰা পাতিব লাগিছিল যেতিয়া তেওঁলোকে জিৰাবলৈ বহে। তেওঁলোক শুবলৈ বিছনালৈ যাওঁতেও সেই বিষয়ে কথা বতৰা পাতিব লাগিছিল। মুঠতে ঈশ্বৰে তেওঁৰ লোকবিলাকক তেওঁৰ বাক্য ধ্যান কৰিবলৈ কৈছিল। এতিয়া প্ৰশ্ন হ'ল, ঈশ্বৰৰ বাক্য ধ্যান কৰা মানেনো আচলতে কি? ঈশ্বৰৰ বাক্য ধ্যান কৰা মানেনো কি? গীতমালাৰ প্ৰথমটো গীতত এটা বিশেষভাৱে মন কৰিবলগীয়া কথা আমি পাওঁ। শুনিবচোন, গীতমালা এক নম্বৰ গীতৰ এক আৰু দুই নম্বৰ পদ আমি পঢ়ি দিম। যি মানুহে দুষ্টবোৰৰ আলোচত নচলে, পাপীবোৰৰ পথত থিয় নহয় আৰু নিন্দকবোৰৰ আসনত নবহে, কিন্তু জিহুৱাৰ ব্যৱস্থাত সন্তুষ্ট হয় আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে, সেই মানুহেই ধন্য। গীতমালা এক নম্বৰ গীতৰ এক আৰু দুই নম্বৰ পদ। ধ্যান কৰা মানে কি? ধ্যান কৰা মানে পাগুলি থকা। মনত পেলাই সেই কথাকেই বাৰে বাৰে ভাবি থকা। গৰুৱে ঠিক এনেদৰেই ঘাঁহ পাগুলি খায়। গৰুটো ৰাতিপুৱা ওলাই যায়, নিয়ৰ পৰি সতেজ হৈ থকা ঘাঁহবোৰ এফালৰ পৰা খাই যায়। যেতিয়া সূৰ্যৰ ৰ'দ প্ৰখৰ হয়, বতৰটো গৰম হৈ উঠে, তেতিয়া সেই গৰুটো আহি গছৰ ছাঁত জিৰায়। তেতিয়া গৰুটোৱে কিবা চুবাই থকা যেন আমাৰ চকুত পৰে, আৰু গৰুটোৱেনো কি চুবাই আছে বুলি কোনোবাই আচৰিতো হ'ব পাৰে। কিন্তু তেনেদৰে এঘণ্টা দুঘণ্টামান সময় গৰুটোৱে চুবায়। প্ৰিয় শ্ৰোতা, গৰুটোৱে আচলতে ধ্যান কৰে। ৰাতিপুৱা খোৱা ঘাঁহবোৰ আকৌ মুখলৈ উলিয়াই আনে আৰু সেইবোৰ ভালদৰে চুবায়। আচলতে গৰুটোৰ পাকস্থলীটো অলপ বেলেগ ধৰণৰ। প্ৰথমতে খোৱা ঘাঁহখিনি পাকস্থলীটোৰ এভাগত থাকে, সেইবোৰ গৰুটোৱে মুখলৈ আকৌ উলিয়াই আনি আকৌ ভালদৰে চুবায় আৰু তাৰ পাছত পাকস্থলীৰ আনটো ভাগলৈ পঠিয়ায়। তেনেদৰে গৰুৱে এবাৰ খোৱা ঘাঁহকেই আৰু ভালদৰে চুবাই চুবাই খায়। আচলতে আমিও আমাৰ চিন্তা কৰা পদ্ধতিটো তেনেকুৱা কৰা উচিত। আমি ঈশ্বৰৰ বাক্য ল'ব লাগে, পঢ়িব লাগে, আমি দেখা পোৱা ঠাইত সেইবোৰ ৰাখিব লাগে, তাৰ পাছত সেই বিষয়ে চিন্তা কৰিব লাগে, সেইবোৰক ধ্যান কৰি থাকিব লাগে। এজন বিখ্যাত বাইবেল শিক্ষকে এইবুলি লিখিছে, মই প্ৰায়েই শাস্ত্ৰ শিক্ষা প্ৰস্তুত কৰোঁতে বাইবেলৰ পৰা এটা পদ লওঁ আৰু কেইবাঘণ্টাও সেইটোকেই বাৰে বাৰে পঢ়ি থাকোঁ। সেই পদটোৰ বিষয়ে আনে কি কৈছে সেইটো চাওঁ আৰু সেই পদটোকে কেৱল পঢ়ি থাকোঁ, আৰু সেইদৰে থাকোঁতে অৱশেষত সেই শাস্ত্ৰাংশৰ পৰা নতুন কথা মই জানিব পাৰোঁ। এজন বিখ্যাত বাইবেল শিক্ষকে কৈছিল যে তেওঁ পৰমগীতৰ ওপৰত এটা শিক্ষা শুনি সন্তুষ্ট হোৱা নাছিল। তেওঁ কৈছিল যে তেওঁ সেই চলোমনৰ পৰমগীতটো আকৌ পঢ়িলে, আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰি ঈশ্বৰক অনুৰোধ কৰিলে যাতে সেই পৰমগীতৰ ওপৰত বিশেষ এক জ্ঞান ঈশ্বৰে তেওঁক দিয়ে। সেই কামটো তেওঁ বাৰে বাৰে কৰিলে। আচলতে তেওঁ সপ্তাহৰ পাছত সপ্তাহ, মাহৰ পাছত মাহ তেনেদৰে কৰি থাকিল। অৱশেষত চলোমনৰ পৰমগীত পুস্তকখনৰ পৰা নতুন পোহৰ তেওঁ লাভ কৰিলে। এজন বিখ্যাত বাইবেল শিক্ষকে কৈছিল যে তেওঁ চলোমনৰ পৰমগীতৰ ব্যাখ্যা আগবঢ়াব লাগে সেই পণ্ডিতজনে আগবঢ়োৱা ব্যাখ্যাৰ সহায় সদায় লয়। দুটা কাৰণত, তেওঁ শুনা আন যিকোনো ব্যাখ্যাতকৈ সেই পণ্ডিতজনে আগবঢ়োৱা ব্যাখ্যাই তেওঁৰ মন আৰু হৃদয় সন্তুষ্ট কৰে। দ্বিতীয়তে, আৰু যিজন ব্যক্তিয়ে এই ব্যাখ্যাটো আগবঢ়াইছে তেওঁ বাক্যখিনি ধ্যান কৰাত যথেষ্ট সময় খৰচ কৰিছে। কিছুমান মানুহে আমাক জনায় যে স্বামীয়ে পথাৰত কাম কৰি থাকোঁতে ৰেডিঅ'যোগে আমাৰ অনুষ্ঠান শুনে আৰু ভাৰ্যাই ঘৰৰ কাম কৰি থাকোঁতে আমাৰ অনুষ্ঠান শুনে আৰু দুপৰীয়া একেলগে ভোজন কৰা সময়ত সেই অনুষ্ঠানযোগে শুনা কথাখিনি স্বামী ভাৰ্যাই আকৌ আলোচনা কৰে। এয়েই আচলতে ধ্যান কৰা কাৰ্য, কথাবোৰ আকৌ পৰ্যালোচনা কৰা কাৰ্য। আনকি অকলে গাড়ী চলাই যাওঁতেও শাস্ত্ৰৰ বিশেষ অংশ এটা লৈ সেইটোৰ ওপৰত চিন্তা কৰি যাব পাৰি, নহয়নে বাৰু? নাইবা বাছেৰে গৈ থাকোঁতেও, ক'ৰবালৈ যাত্ৰা কৰি থাকোঁতেও বাটত বাইবেলৰ কথা চিন্তা কৰি যাব পাৰি, নহয় জানো? প্ৰিয় শ্ৰোতা, আপোনালোকক এটা প্ৰশ্ন কৰিব খোজোঁ। আপোনালোকৰ বহুতেই হয়তো ৰাতিপুৱা উপাসনামূলক বাইবেল পাঠ কৰে, গোটেই পৰিয়ালে একেলগে কৰে, কিন্তু সেই সময়ত পাঠ কৰা শাস্ত্ৰাংশটি বাৰু আপোনালোকৰ কিমানে? দিনত পাছত আকৌ এবাৰ চিন্তা কৰি চাই। বহুতো মানুহে পঢ়ে, তাৰ পাছত পাহৰি যায়। আৰু কোনোবাই সেই শাস্ত্ৰাংশৰ প্ৰতি মনোযোগ আকৰ্ষণ নকৰা পৰ্যন্ত সেই শাস্ত্ৰাংশৰ কথা আৰু তেওঁলোকে নাভাবে। আৰু যদিহে তেওঁলোকে ৰাতি পঢ়ে, তেনেহ'লে যিমান পাৰে সোনকালে পঢ়াটো শেষ কৰি লাইট নুমুৱাই বিচনাত জাপ মাৰি পৰি টোপনি যাব খোজে, পঢ়া কথা পাহৰি যায়, নহয়নে বাৰু? আমাৰ আজিৰ সমাজত ধ্যান কৰা কামটো এটা বিৰল কাম যেন হৈ পৰিল। ধ্যান কৰিবলৈ মানুহ নজনা হৈ গৈছে, সেই অভ্যাস মানুহে হেৰুৱাই পেলাইছে। প্ৰিয় শ্ৰোতা, বাইবেলেই উৰে দিন মোৰ ধ্যানৰ বিষয়, এইবুলি গীৰ্জাত আমি গান গাওঁ, কিন্তু কাৰ্যক্ষেত্ৰত আমি বাৰু কি কৰিছোঁ? চিন্তা কৰি চাওকচোন। আজি এই অনুষ্ঠানযোগে শুনা কথা আপুনি বাৰু আজি আকৌ মনত পেলাবনে, ধ্যান কৰিবনে? আজিৰ পৰাই ধ্যান কৰাৰ অভ্যাস আপুনি কৰিবনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যিসু তোমাৰ প্ৰেমতে থাকোঁ, যিসু তোমাৰ অবিহনে আজি মোৰে জীৱন আৰু একো নিবিচাৰোঁ। যিসু তোমাৰ অবিহনে আজি মোৰ